এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। জনতাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত যোৱা নিশা এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত শ্যাম কানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। দণ্ডাধীশে দুয়োকে 14 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে আজি আদালত বন্ধ থকা হেতুকে অভিযুক্ত দুজনক মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসভৱনত হাজিৰ কৰোৱা হয়। জনপ্ৰিয় শিল্পীগৰাকীৰ ছিংগাপুৰত আচহুৱা পৰিস্থিতিত মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰা এছ আই টিয়ে চি আই ডিৰ কাৰ্যালয়ত ইতিমধ্যে এই ঘটনাৰ কেইবাগৰাকী প্ৰত্যক্ষদৰ্শীক জেৰা কৰিছে। ছিংগাপুৰলৈ শিল্পীগৰাকীৰ সৈতে যোৱা সহশিল্পী অমৃত প্ৰভা মহন্ত, বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী, আৰক্ষী বিষয়া সন্দীপন গাৰ্গ আৰু ব্যৱসায়ী সঞ্জীৱ নাৰায়ণক শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে সোধা পোছা কৰা হৈছে। এই বিষয়ত চৰজমিন তদন্ত কৰিবলৈ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধানৰ শাখাৰ এটা দল ছিংগাপুৰলৈ ৰাওনা হৈছে। ইপিনে শিল্পীগৰাকীৰ গৃহনগৰী যোৰহাটত আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৰহাট ষ্টেডিয়ামত আয়োজন কৰা এই অনুষ্ঠানত সৰ্বধৰ্ম প্ৰাৰ্থনা, গায়ন বায়ন, দিহানাম ইত্যাদি পৰিৱেশনেৰে জনতাৰ শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা জনোৱা হয়। অগণন গুণমুগ্ধয় পৰিয়ালৰ উপস্থিতিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিযুক্ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এনেদৰে কয়।
তদন্ত ভালকে আৰম্ভ হ'ব মই ভাবিছো আৰু গোটেই কথাখিনি উলিয়াওক তেওঁলোকৰ পৰা কি হৈছিলে আমাকো জানিবলৈ লাগে। সেই কথাটোৱে বহুত অশান্তি দি আছে মানে। গতিকে আইনে নিজৰ পথত নিজে মই ভাবোঁ উচিত তদন্ত কৰিব আৰু আমি ন্যায় পাম। আমি যিহেতু ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন বিচাৰিছোঁ গতিকে তদন্ত আৰম্ভ কৰিছে, আৰক্ষীয়ে নিজৰ মতে কাম কৰিছে, ইমান সবল ব্যৱস্থা আছে আমাৰ ভাৰতত, গতিকে আমি সোনকালে ন্যায় পাম, উচিত তদন্ত হওক, তেওঁলোকে নিজৰ মতে কাম কৰক, আমি মাত্ৰ সকলোৱে সহযোগিতা কৰিব লাগে।
শাৰদীয় দুৰ্গা পূজাৰ আজি মহানৱমীত দেৱীক সিদ্ধিদাত্ৰীৰ ৰূপত পূজা অৰ্চনা কৰা হয়। দেৱীৰ এই ৰূপে আধ্যাত্মিক জ্ঞান আৰু মহৎ শক্তিক প্ৰতিফলিত কৰে। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে পৰম্পৰা ৰক্ষা কৰি জনসাধাৰণে মহিষ মৰ্দিনীৰ আৰাধনা কৰিছে। ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ গান শুনিবলৈ পোৱা গৈছে। গুৱাহাটী, লখিমপুৰ, বিজনীৰ লগতে ভালেসংখ্যক চহৰত শিল্পীগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মণ্ডপসমূহ সজাই পৰাই তোলা হৈছে। গুৱাহাটী আৰু আন আন চহৰৰ বহুতো পূজা কমিটিয়ে এইবাৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আড়ম্বৰপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰিছে। শক্তিপীঠ কামাখ্যাধাম, বেলসৰৰ বিলবেশ্বৰ দেৱালয়কে ধৰি প্ৰাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি নীতিৰে দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা হৈছে। আজি বিভিন্ন স্থানত কুমাৰী পূজা সম্পন্ন হয়। মাৰ্কণ্ডেয় মুনিৰ আশ্ৰমখ্যাত উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়ত ভক্তসকলে বৈদিক পৰম্পৰাৰে দেৱীক আৰাধনা কৰাৰ লগতে পূজা অৰ্চনা কৰিছে। কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰাচীন দেৱালয় আৰু অন্যান্য পূজা মণ্ডপসমূহত আজি নৱমী পূজা পৰম্পৰাগত ৰীতি নীতিৰে কৰা হৈছে। ধেমাজি জিলাৰ চিলাখুটিৰ ঐতিহাসিক শ্ৰী শ্ৰী তাম্ৰেশ্বৰী আই থানতো পৰম্পৰাগত ৰীতি নীতিৰে আধ্যাত্মিকভাৱে দুৰ্গা পূজা অনুষ্ঠিত হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাত অৱস্থিত শ্ৰী শ্ৰী ঈশ্বৰী হাঁহি দেৱালয়ে এইবেলি 303 বছৰত ভৰি দিলে। মহানৱমী উপলক্ষে এই দেৱালয়ত আজি পুৱাৰে পৰা ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত অপাৰেচন সিন্দুৰৰ আৰ্হিৰে নিৰ্মাণ কৰা পূজা মণ্ডপে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। শিৱসাগৰ ঐতিহাসিক দেৱীদৌলত পুৰাতন নীতিৰে 292 বছৰীয়া দুৰ্গা পূজা পালন কৰা হৈছে। বিগত বৰ্ষসমূহৰ দৰে আনন্দ উৎসাহ নাই যদিও আধ্যাত্মিকতাৰ মাজেৰে এইবাৰ শাৰদীয় পূজা অনুষ্ঠিত হৈছে। বৰাক উপত্যকাৰ জিলাকেইখনতেও শাৰদীয় দুৰ্গা পূজাৰ মহানৱমী উপলক্ষে আজি পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। আজি অসম আৰক্ষী দিৱস। জনসাধাৰণৰ শান্তি, সুৰক্ষা আৰু নিৰাপত্তাৰ হকে নিৰৱিচ্ছিন্নভাৱে কাম কৰি যোৱা অসম আৰক্ষীৰ বীৰত্ব আৰু সমৰ্পণৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয় যে জনহিত জনসেৱা মূল মন্ত্ৰেৰে সমাজৰ অতন্ত্ৰ প্ৰহৰী হিচাপে দায়বদ্ধতাৰে কাম কৰি যোৱা আৰক্ষীৰ লোকসকল হৈছে সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ অম্লান প্ৰতিভূ। মুখ্যমন্ত্ৰী শৰ্মাই দেশ তথা জনসাধাৰণৰ সুৰক্ষাৰ্থে প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ প্ৰতিগৰাকী বীৰলৈও গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।